লেবিয়া পুস্তক 25 অধ্যায় বিশ্বাম বছৰ আৰু জুৱেল বছৰৰ বিষয়। পাছত জিহুৱাই চিনয় পৰ্বতত মুচিক ক'লে, তুমি ইজৰাইলৰ সন্তানসকলক কোৱা, মই তোমালোকক যি দেশ দিম, তোমালোকে সেই দেশত সোমালে জিহুৱাৰ উদ্দেশ্যে ভূমিয়ে বিশ্ৰাম ভোগ কৰিব। তুমি ছবছৰ নিজ পথাৰত গুটি ববা আৰু ছবছৰ নিজ বাৰীৰ দ্ৰাক্ষালতাবোৰ পৰিষ্কাৰ কৰিবা আৰু তাৰ গুটি চপাবা, কিন্তু সপ্তম বছৰ জিহুৱাৰ উদ্দেশ্যে ভূমিৰ সম্পূৰ্ণ বিশ্ৰামৰ বিশ্ৰাম কাল হ'ব। সেই বছৰত তুমি নিজ পথাৰত গুটি নববা আৰু দ্ৰাক্ষালতা পৰিষ্কাৰ নকৰিবা। তুমি নিজ পথাৰত নিজে হোৱা শস্য নাদাবা আৰু পৰিষ্কাৰ নকৰা দ্ৰাক্ষালতাৰ গুটি নচপাবা। সেয়ে ভূমি সম্পূৰ্ণ বিশ্ৰামৰ বছৰ হ'ব। তাতে বিশ্ৰাম বছৰত হোৱা ভূমিৰ শস্য তোমালোকলৈ আহাৰ হ'ব, অৰ্থাৎ তোমাৰ পথাৰত উৎপন্ন হোৱা সকলো শস্য তোমাৰ আৰু তোমাৰ দাস বেটী আৰু তোমাৰ লগত থকা বেচ খোৱা দাস আৰু বিদেশীৰ বাবে যুগুত কৰিব পাৰিবা। আৰু তোমাৰ পশু আৰু দেশত থকা বনৰীয়া পশুবোৰৰ অৰ্থে সেইবোৰ আহাৰ হ'ব। তুমি নিজৰ কাৰণে 7 বিশ্ৰাম বছৰ 7×7 বছৰ লেখ কৰিবা। তাতে 7 বিশ্ৰাম বছৰৰ কাল 49 বছৰ হ'ব। তেতিয়া সপ্তম মাহৰ 10ম দিনা দেশৰ সকলোফালে বৰ মাতৰ শিঙা বজাবা। প্ৰায়চিত্ৰৰ দিনা তোমালোকৰ দেশৰ সকলোফালে শিঙা বজাবা। তোমালোকে 50 বছৰটো পবিত্ৰ কৰি মানিবা আৰু গোটেই দেশত তাৰ সকলো নিবাসীসকললৈ মুক্তি ঘোষণা কৰিবা। সেয়ে তোমালোকৰ কাৰণে বৰ্ষপূৰ্তি উৎসৱ হ'ব আৰু তোমালোক প্ৰতিজনে নিজ নিজ উত্তৰাধিকাৰ লৈ উলটি যাবা আৰু ডাকবোৰক নিজ নিজ গোষ্ঠীৰ ওচৰলৈ পঠিয়াই দিবা। সেয়ে 50 বছৰটো তোমালোকৰ কাৰণে বৰ্ষপূৰ্তি উৎসৱ হ'ব। সেই বছৰত তোমালোকে গুটি নববা, নিজে হোৱা শস্যৰ নাদাবা আৰু কলম নিদিয়া দ্ৰাক্ষালতাৰ গুটিও নচপাবা, কিয়নো সেয়ে বৰ্ষপূৰ্তি উৎসৱৰ বছৰ, সেয়ে তোমালোকলৈ পবিত্ৰ হ'ব। তোমালোকে সেই বছৰত নিজে উৎপন্ন হোৱা শস্য পথাৰৰ পৰা আনি খাবা। সেয়ে বৰ্ষপূৰ্তি উৎসৱৰ বছৰত তোমালোকে সকলোকে নিজ নিজ উত্তৰাধিকাৰবোৰ ঘূৰাই দিবা। যদি তুমি নিজ চুবুৰীয়াক কোনো মাটি বেচা বা তেওঁলোকৰ পৰা কিনা, তেতিয়া তোমালোকে ইজনে সিজনক অন্যায় নকৰিবা। তুমি বৰ্ষপূৰ্তি উৎসৱৰ পাছত হোৱা বছৰৰ লেখ অনুসাৰে লোকৰ পৰা মাটি কিনিবা আৰু শস্য উৎপন্ন হোৱা বছৰৰ সংখ্যা অনুসাৰে তেওঁ তোমাক বেচিব। বৰ্ষপূৰ্তি উৎসৱলৈ বেছি বছৰ থাকিলে বেছি দাম কৰিবা আৰু কম বছৰ থাকিলে কম দাম কৰিবা, কিয়নো নতুনগৰাকীৰ ভূমিত শস্য উৎপন্ন হোৱা বছৰ সংখ্যা অনুসাৰে তেওঁ তোমাক মাটি বেচে। আৰু তোমালোকে ইজনে সিজনক অন্যায় নকৰিবা, কিন্তু নিজ ঈশ্বৰক ভয় কৰিবা, কিয়নো মই তোমালোকৰ ঈশ্বৰ যিহুৱা। এইকাৰণে তোমালোকে মোৰ বিধি অনুসাৰে আচৰণ কৰিবা আৰু মোৰ শাসন প্ৰণালী পালন কৰি সেই অনুসাৰে কাৰ্য কৰিবা, তেতিয়া তোমালোকে দেশত নিৰ্ভয়ে বাস কৰিবা আৰু ভূমিয়ে নিজ শস্য উৎপন্ন কৰিব। তাতে তোমালোকে হেঁপাহ পলোৱাকৈ খাবলৈ পাবা আৰু দেশত নিৰ্ভয়ে থাকিবা। কিন্তু তোমালোকে ক'ব পাৰা যে পথাৰ নবলে আৰু তাত উৎপন্ন হোৱা গুটি নচপালে আমি সপ্তম বছৰত কি খাম, তেতিয়া মই ষষ্ঠ বছৰত তোমালোকৰ ওপৰত আশীৰ্বাদ আহিবলৈ আদেশ কৰিম। তাতে ভূমিয়ে সেই বছৰত 3 বছৰলৈ থকাকৈ শস্য উৎপন্ন কৰিব। পাছত অষ্টম বছৰত তোমালোকে গুটি ববা, কিন্তু তেতিয়াও পুৰণি শস্য খাবা। 9ম বছৰৰ শস্য নহয় মানে তোমালোকে পুৰণি শস্য খাই থাকিবা আৰু মাটি চিৰকালৰ কাৰণে আনক বেচা নহ'ব, কিয়নো সেই মাটি মোৰ আৰু তোমালোক মোৰ লগত অতিথি আৰু প্ৰৱাসী আছা। আৰু তোমালোকে তোমালোকৰ উত্তৰাধিকাৰ সকলো দেশত মাটি মোকলাবলৈ ক্ষমতা দিবা। তোমাৰ ইজৰাইলী লগৰ যদি দুখীয়া হৈ তেওঁ উত্তৰাধিকাৰৰ মাটি তোমাক কিছু বেচে, তেন্তে তাক মোকলাব পৰা। তেওঁ ওচৰ সম্বন্ধীয়াই আহি নিজ ভায়েকে বেচা সেই মাটি মোকলাই দিব। আৰু যাৰ মুকলি কৰোতা গৰাকী নাই, কিন্তু তেওঁ চহকী হোৱাত তেওঁ যদি নিজে মুকলি কৰিব পৰা সমৰ্থ হয়, তেন্তে তেওঁ তাক বেচা বছৰ লেখ কৰি বাকী থকা ধন বেচাজনক ওলোটাই দিব। তেতিয়া তেওঁ পুনৰাই তেওঁৰ নিজৰ উত্তৰাধিকাৰ পাব। কিন্তু যদি তেওঁ তাক ওলোটাই ল'বলৈ অসমৰ্থ হয়, তেন্তে সেই বেচা মাটি বৰ্ষপূৰ্তি উৎসৱৰ বছৰলৈকে কিনাজনৰ হাতত থাকিব। পাছত বৰ্ষপূৰ্তি উৎসৱৰ বছৰত সেয়ে মুকলি হ'ব। তেতিয়া তেওঁ সেই উত্তৰাধিকাৰ তেওঁ পুনৰাই পাব। আৰু যদি গড়েৰে আবিত থকা নগৰৰ ভিতৰত বাস কৰা ঘৰ কোনোৱে বেচে, তেন্তে তেওঁ বেচাৰ পাছত সম্পূৰ্ণ এবছৰৰ ভিতৰত তাক মুকলি কৰিব পাৰিব। গোটেই বছৰৰ ভিতৰত তাক মুকলি কৰিবলৈ তেওঁৰ ক্ষমতা থাকিব। কিন্তু যদি পূৰা এবছৰৰ ভিতৰত তাক মুকলি কৰা নহয়, তেন্তে গড়েৰে আবিত থকা নগৰৰ সেই ঘৰ পুৰুষানুকৰ্মে চিৰকাললৈ কিনাজনৰ অধিকাৰ হ'ব। সেয়ে বৰ্ষপূৰ্তি উৎসৱৰ বছৰতো মুকলি নহ'ব। কিন্তু গড়েৰে আবিত নোহোৱা গাঁৱত থকা যিবোৰ ঘৰ, সেইবোৰ নগৰৰ বাহিৰৰ মাটিৰ লগত লেখ কৰা হ'ব। সেইবোৰ ঘৰ মোকলাব পাৰে আৰু বৰ্ষপূৰ্তি উৎসৱৰ বছৰত সেইবোৰ মুকলি হৈ যাব। তথাপি লেবিয়াসকলৰ উত্তৰাধিকাৰত থকা নগৰৰ ঘৰবোৰ লেবিয়াসকলে যিকোনো সময়ত মুকলি কৰিব পাৰিব। যদি লেবিয়াসকলৰ মাজৰ কোনো এজনে তাক মুকলি নকৰে, তেন্তে লেবিয়াসকলৰ উত্তৰাধিকাৰত থকা সেই বেচা ঘৰ বৰ্ষপূৰ্তি উৎসৱৰ বছৰত মুকলি হৈ যাব। কিয়নো লেবিয়াসকলৰ নগৰৰ ঘৰবোৰ ইজৰাইলৰ সন্তানসকলৰ মাজত থকা তেওঁলোকৰ উত্তৰাধিকাৰ। কিন্তু তেওঁলোকৰ নগৰৰ চাৰিওফালে থকা চৰণীয়া পথাৰৰ বেচা নহ'ব, কিয়নো সেয়ে তেওঁলোকৰ চিৰকলীয়া উত্তৰাধিকাৰ। আৰু তোমাৰ লগৰ নিবাসী যদি দুখীয়া হয় আৰু নিজৰ কাৰণে একোকে যুগুত কৰিব নোৱাৰে, তেন্তে তেওঁ বিদেশী আৰু প্ৰৱাসীৰ নিচিনাকৈ তোমাৰ লগত জীৱন ধাৰণ কৰিবলৈ সহায় কৰিবা। তেওঁৰ পৰা সুত বা বাহি নল'বা, কিন্তু নিজ ঈশ্বৰক ভয় কৰিবা, যাতে তোমাৰ ভাই তোমাৰ লগত জীৱন ধাৰণ কৰি থাকে। তুমি সুতলৈ তাক ধন নিদিবা বা বাহিলৈ তাক অন্ন নিদিবা। যিজন সৰ্বশক্তিমান ঈশ্বৰে তোমালোকক কনান দেশ দিবৰ কাৰণে তোমালোকৰ ঈশ্বৰ হ'বলৈ তোমালোকক মিছৰ দেশৰ পৰা উলিয়াই আনিলে, তোমালোকৰ সেই ঈশ্বৰ যিহুৱা মই। আৰু তোমাৰ ভাই যদি তোমাৰ গুৰিত দুখীয়া হৈ নিজকে নিজে বেচে, তেন্তে তুমি তেওঁক বন্দীৰ নিচিনাকৈ কাম নকৰাবা। তেওঁ বেচ খোৱা চাকৰ আৰু প্ৰৱাসীৰ নিচিনাকৈ তোমাৰ লগত থাকিব আৰু বৰ্ষপূৰ্তি উৎসৱৰ বছৰলৈকে তোমাক খাটি দিব। তাৰ পাছত তেওঁ নিজ সন্তানসকলৰে সৈতে মুকলি হৈ নিজ গোষ্ঠীৰ ওচৰলৈ উভতি যাব, কিয়নো তেওঁলোক মই মিছৰ দেশৰ পৰা উলিয়াই অনা মোৰ দাস। তেওঁলোকক বন্দীস্বৰূপে বেচা নহ'ব। তুমি তেওঁলোকলৈ কঠিন ব্যৱহাৰ নকৰিবা, কিন্তু নিজ ঈশ্বৰক ভয় কৰিবা। তোমাৰ বন্দী আৰু বেটী তুমি তোমালোকৰ চাৰিওফালে থকা জাতিসমূহৰ মাজৰ পৰা তেওঁলোকক কিনিব পাৰিবা। আৰু তোমালোকৰ মাজৰ প্ৰৱাস কৰা আন জাতিৰ সন্তানসকলৰ আৰু তোমালোকৰ দেশত তেওঁলোকৰ পৰা জন্মা তেওঁলোকৰ যি যি গোষ্ঠী তোমালোকৰ লগত বাস কৰিছে, তেওঁলোকৰ পৰাও কিনিবা আৰু তেওঁলোকৰ ওপৰত তোমালোকৰ অধিকাৰ থাকিব। আৰু তোমালোকে নিজ নিজ ভাবি সন্তানসকলৰ উত্তৰাধিকাৰৰ বাবে দিব লগা ভাগস্বৰূপে তেওঁলোকক দিব পাৰিবা। আৰু চিৰকাললৈকে তেওঁলোকক বন্দী কাম কৰিব পাৰিবা। কিন্তু নিজ ভাই ইজৰাইলৰ সন্তানসকলৰ মাজত হলে তোমালোকে কোনেও কাৰো ওপৰত কঠিন ব্যৱহাৰ নকৰিবা। আৰু যদি তোমালোকৰ মাজত কোনো প্ৰৱাসী বা বিদেশী লোক ধনী হয় আৰু তাৰ ওচৰত থকা তোমাৰ ভাই দৰিদ্ৰ হৈ সেই প্ৰৱাসী বা বিদেশী গুৰিত বা বিদেশীৰ গোষ্ঠীৰ জন্মা লোকসকলৰ গুৰিত যদি তেওঁ নিজকে বেচে, তেন্তে বেচাৰ পাছত তাক মোকলাব পাৰে। তাৰ পৰিয়ালৰ মাজৰ কোনোৱে তেওঁক মোকলাব পাৰে। তেওঁ মোমায়েক বা মোমায়েকৰ পুত্ৰ বা তাৰ গোষ্ঠীৰ মাজৰ তাৰ ওচৰ সম্বন্ধীয়াই তেওঁ মুকলি কৰিব পাৰে। নাইবা তেওঁ যদি ধনী হয় তেন্তে তেওঁ নিজেই নিজকে মুকলি কৰিব পাৰে। তেওঁক বেচা বছৰৰে পৰা বৰ্ষপূৰ্তি উৎসৱৰ বছৰলৈকে কিনাজনে সৈতে হিচাপ কৰি বছৰৰ সংখ্যা অনুসাৰে মুক্তিৰ ধন দিব। বেচ খোৱা দাসৰ নিৰীখেৰে তেওঁ কিনাজনৰ লগত থাকিব। যদি অনেক বছৰ বাকী থাকে তেন্তে সেই বছৰৰ সংখ্যা অনুসাৰে যিমান ধন দি তেওঁ কিনা হৈছিল তেওঁ সেই ধনৰ পৰা নিজকে মুকলি কৰা ধন ওলোটাই দিব। আৰু যদি বৰ্ষপূৰ্তি উৎসৱৰ বছৰলৈকে অলপ বছৰহে বাকী থাকে তেন্তে তেওঁক কিনাজনে সৈতে হিচাপ কৰি নিজৰ খাটিব লগা বছৰৰ সংখ্যা অনুসাৰে নিজকে মুকলি কৰা ধন ওলোটাই দিব। বছৰে বেচ খোৱা দাসৰ দৰে তেওঁ তাৰে সৈতে থাকিব। তোমাৰ সাক্ষাতে তেওঁ তাৰ ওপৰত কঠিন ব্যৱহাৰ নকৰিব। আৰু যদি তেওঁ এইবোৰ উপায়েৰে মুক্ত হ'ব নোৱাৰে তেন্তে নিজ সন্তানসকলৰে সৈতে বৰ্ষপূৰ্তি উৎসৱৰ বছৰত মুকলি হৈ যাব। কিয়নো ইজৰাইলৰ সন্তানসকল মোৰেই দাস, তেওঁলোক মিছৰ দেশৰ পৰা মই উলিয়াই অনা মোৰ দাস, মই তোমালোকৰ ঈশ্বৰ যিহোৱা।